এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে, বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান আকৰ্ষণীয় পৰ্যায়ত। বিজেপিৰ হৈ আজি অমিত শ্বাহৰ ঢেকীয়াজুলি আৰু চামতাত নিৰ্বাচনী সভা, নাওবৈচা আৰু খাৰকাটীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰচাৰ। ৰাজ্যত বিধানসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি। আকাশবাণীযোগে আজি দিনৰ 11 বজাত প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান। চলিত বৰ্ষৰ হজ যাত্ৰাৰ বাবে বাছনি লাভ কৰা যাত্ৰীসকলক 31 মাৰ্চৰ ভিতৰত যাৱতীয় ব্যয়ৰ ধন জমা দিয়াৰ বাবে হজ কমিটীৰ নিৰ্দেশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই পংকজন ভট্টাচাৰ্য। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে। শাসক বিৰোধী উভয়ে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰু নলবাৰী জিলাৰ চামতাত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। প্ৰচাৰৰ বাবে ৰাজ্যখনলৈ অহা শ্ৰীশ্বাহে কালি গুৱাহাটীত এটা ৰোড শ্বত অংশগ্ৰহণ কৰি গুৱাহাটীৰ 4টা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়।
आसाम में फिर से एक बार तीसरी बार प्रचंड बहुमत के साथ सरकार बनाने जा रहे हैं। श्री नरेंद्र मोदी जी, आसाम की जनता, भारतीय जनता पार्टी और NDA की सरकार बनाने के लिए उत्सुक है। हम 90 से ज्यादा सीटों के साथ फिर से एक बार सरकार बनाएंगे।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি মাৰ্ঘেৰিটা, জোনাই আৰু গোগামুখৰ 3খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। আজি ডিব্ৰুগড়ত তেওঁ প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1, 5 আৰু 6 এপ্ৰিলত ৰাজ্যৰ বিভিন্ন স্থানত প্ৰচাৰ চলাব। একেদৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আজি বিৰোধী প্ৰাৰ্থীৰ হৈ প্ৰচাৰৰ বাবে অসমলৈ আহিব। তেওঁ নাওবৈচা আৰু খাৰকাটীত প্ৰচাৰ চলাব। লখিমপুৰত শ্ৰীখাৰ্গে বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিব। আজি গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত বিজেপিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত দলৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষে অধ্যক্ষতা কৰিব। তেওঁ পলাশবাৰী, নগাঁও আৰু যোৰহাটকে ধৰি কেইবাখনো জিলাৰ বিভিন্ন স্থানত সাংগঠনিক সভাত অংশগ্ৰহণ কৰিব। কাইলৈ তেওঁ ডিব্ৰুগড়ত সাংগঠনিক সভাত উপস্থিত থাকিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি বঙাইগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ হৈ প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বিজনী, তামোলপুৰ আৰু ছিপাঝাৰত NDA মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ বিজয় সংকল্প সভাত ভাগ লয়। বাক্সাৰ কদমতলত কালি BPFৰ প্ৰাৰ্থী মনেশ্বৰ বৰ্মৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী টৌখান চাহুৱে প্ৰচাৰ চলায়। ৰঙিয়াত কালি বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।
ভৱেশ কলিতা জী নে বিকাশ কিয়ে জনতা প্ৰসন্ন হে, প্ৰধানমন্ত্ৰী শ্ৰীমান নৰেন্দ্ৰ মোদী জী আৰু আমাৰ মুখ্যমন্ত্ৰী আসাম কে হিমন্ত বিশ্ব শৰ্মা জী নে বিকাশ কি এসি গংগা বহাই হে, হর ব্যক্তি কা মন বোল রা হ্যা বিকাশ হো রা হ্যা, সব চাহতে হ্যা সুরক্ষিত আর বিকশিত আসাম, আর ও সপনা অভি তক পুরা ভি হুয়া হ্যা আর আগে ভি ভাজপা পর বিশ্বাস হ্যা। এক তরফ বিকাশ আর দূসরি তরফ প্রাণো সে প্যারি জনতা কা কল্যাণ, অরুণোদয় জেসি অনেক যোজনা হ্যা জনতা কি জিন্দগি বদল রহি হ্যা। আর ইসলিয়ে মে দেখ রা হু কেবল লোগো কে দিল আর দিমাগ মে ভারতীয় জনতা পার্টি হ্যা, কমল কা ফুল হ্যা, নরেন্দ্র মোদি জি হ্যা, হিমন্ত বিশ্ব শর্মা জি হ্যা, ইয়া ভবেশ কলিতা জি হ্যা।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে তিতাবৰত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰত অংশগ্ৰহণ কৰে। তেওঁ ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাক লৈ মৰিয়নীত বিশাল পদযাত্ৰাৰে প্ৰচাৰ চলায়। আনহাতে শিৱসাগৰৰ হাঁহচৰাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কেইবাখনো নিৰ্বাচনী সভাত কালি অংশগ্ৰহণ কৰে। অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়ে খোৱাং সমষ্টিৰ লগতে অন্যান্য স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে। কালি শ্ৰীৰামপুৰৰ হাৰাপুটাত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে JMMৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। কংগ্ৰেছ আৰু বিৰোধী মিত্ৰ দলসমূহৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাই আছে। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন জিলা প্ৰশাসনে ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। জিলাই জিলাই প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণ চলি থকাৰ লগতে বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হৈছে। যোৰহাট জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত কালি দ্বিতীয় আৰু তৃতীয় স্তৰৰ পলিং বিষয়াসকলৰ বিশেষ প্ৰশিক্ষণ সম্পন্ন হয়। চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় আৰু দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত জিলাখনৰ অভিজ্ঞ মুখ্য প্ৰশিক্ষকসকলে পলিং বিষয়াসকলক ভোটগ্ৰহণৰ বিভিন্ন কাৰিকৰী দিশ আৰু EVM VVPAT যন্ত্ৰৰ ব্যৱহাৰ আৰু পৰিচালনা সন্দৰ্ভত অৱগত কৰে। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া জয় শিৱানীয়ে জিলাখনৰ চাৰিওটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে ডাক বেলট পেপাৰ মুদ্ৰণৰ কাম চলি থকা ছপাশালসমূহ পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে ডাক বেলট পেপাৰ সম্পৰ্কীয় কামবোৰ স্বচ্ছতা আৰু গোপনীয়তা বজাই ৰাখি নিয়াৰিকৈ কৰিবলৈ সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়ে। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত কালি ভোটগ্ৰহণকাৰী বিষয়াসকলৰ এটা বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই প্ৰশিক্ষণৰ জৰিয়তে বিষয়াসকলক নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিষয়ে সামগ্ৰিক জ্ঞান প্ৰদান কৰা হয়। বজালি প্ৰশাসনে জিলাখনৰ ভৱানীপুৰ, সৰভোগ আৰু বজালি বিধানসভা সমষ্টিৰ প্ৰাৰ্থীসকলৰ ব্যয়ৰ হিচাপ পৰীক্ষাৰ বাবে তিনিটা পৃথক দিন ঘোষণা কৰিছে। সেই অনুসৰি 28 মাৰ্চ, 1 এপ্ৰিল আৰু 6 এপ্ৰিলত সকলো প্ৰাৰ্থী বা তেওঁলোকৰ অনুমোদিত এজেণ্টসকলে ব্যয় নিৰীক্ষণ দলৰ ওচৰত ব্যয় ব্যৱস্থাপনা আৰু আনুষংগিক নথি পত্ৰ দাখিল কৰিব লাগিব। শ্ৰীভূমি জিলা প্ৰশাসনে নিৰ্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰাৰ বাবে বিশেষ উদ্যোগ লৈছে। এই অনুসৰি নিৰ্বাচনী অনিয়ম বা আদৰ্শ আচৰণ বিধি উলংঘনৰ অভিযোগ দাখিল কৰিবলৈ ফোন নম্বৰ মুকলি কৰা হৈছে। তদুপৰি CVGIL এপ্লিকেশ্যন ব্যৱহাৰ কৰি যিকোনো ধৰণৰ অভিযোগ দাখিল কৰিব পাৰিব বুলি জিলা প্ৰশাসনে জনাইছে। নগাঁৱত কালি নিৰ্বাচনত নিয়োজিত আৰক্ষী আৰু অসামৰিক বাহিনীৰ বিষয়াসকলৰ এখন গুৰুত্বপূৰ্ণ যৌথ সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দেৱাশিষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত কেইবাগৰাকীও জ্যেষ্ঠ পৰ্যবেক্ষক উপস্থিত থাকে। সভাত উপস্থিত থকা অসামৰিক মাণ্ডলিক আৰু খণ্ড বিষয়াৰ লগতে আৰক্ষী মাণ্ডলিক আৰু খণ্ড বিষয়াসকলক নিৰ্বাচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ আৰু নিৰপেক্ষভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে পৰামৰ্শ দিয়ে। পশ্চিম কাবি আংলঙত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোটগ্ৰহণত অংশগ্ৰহণ কাৰ্যসূচীৰ অধীনত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে সৃজনীমূলক আৰু প্ৰভাৱশালী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এনে ব্যৱস্থাৰ অংশ হিচাপে কালি হামৰেণৰ সাপ্তাহিক বজাৰত স্থানীয় শিল্পীসকলে সজাগতা গীত, প্ৰেৰণাদায়ক ভাষণ আৰু বাতৰ নাটেৰে ভোটদাতাসকলক আকৰ্ষিত কৰে। কোকৰাঝাৰৰ তেলিপাৰা, ফেইলাগুৰি, শ্ৰীৰামপুৰকে ধৰি বিভিন্ন এলেকাত বিবেক ভোট আৰু সময়মতে ভোটদানৰ গুৰুত্বত আলোকপাত কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। জিলাখনৰ হাতীধৰা উন্নয়ন খণ্ডৰ নিৰ্বাচনী এলেকাসমূহতো এলানি সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ধুবুৰীত জিলা নিৰ্বাচনী বিষয়াই ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে শিশুৰীয়া নামৰ শুভংকৰ মুকলি কৰিছে। জিলাখনত চুইপ বাহনো মুকলি কৰা হৈছে। একেদৰে ধেমাজি জিলাত ভোটদাতাসকলক ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে ভাদৈ শীৰ্ষক শুভংকৰ মুকলি কৰা হৈছে। দৰং জিলা প্ৰশাসনেও ওজা নামৰ শুভংকৰ মুকলি কৰিছে। জিলা নিৰ্বাচনী বিষয়া আয়ুষী জৈনে কালি দৰঙৰ চহকী লোকসংগীত ওজাপালি, বৰঢোল আৰু দৰঙৰ গৌৰৱ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ এটা খৰ্গযুক্ত গড়ক প্ৰতীকী ৰূপত লৈ প্ৰস্তুত কৰা এই শুভংকৰটো মুকলি কৰে। ইয়াৰ লগতে নৱপ্ৰজন্মৰ ভোটদাতাসকলক আকৰ্ষণ কৰাৰ উদ্দেশ্যে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ এটা চেলফি পইণ্টো মুকলি কৰা হয়। এতিয়া বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে প্ৰচাৰ কৰি অহা সমষ্টিৰ অৱলোকনত আজি শুনক মংগলদৈ বিধানসভা সমষ্টিত অৱলোকন।
মধ্য অসমৰ এটা গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি হৈছে 50 নম্বৰ মংগলদৈ বিধানসভা সমষ্টি। দৰং জিলাৰ প্ৰশাসনিক সদৰ স্থান মংগলদৈ চহৰৰ অন্তৰ্গত এই সমষ্টিটো 1991 চনত নৱম অসম বিধানসভা নিৰ্বাচনৰ সময়ত অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হৈছিল। দীৰ্ঘদিনৰ অন্তত এইবাৰ সমষ্টিটো সংৰক্ষণমুক্ত কৰা হয়। মনোনয়ন পুনৰীক্ষণ তথা প্ৰত্যাহাৰ প্ৰক্ৰিয়াৰ অন্তত সমষ্টিটোত এইবাৰ 6গৰাকী প্ৰাৰ্থী মূল নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। এওঁলোকক্ৰমে ভাৰতীয় জনতা পাৰ্টীৰ নীলিমা দেৱী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰিজুমণি তালুকদাৰ, সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ AIUDFৰ আজিজুৰ ৰহমান, তৃণমূল কংগ্ৰেছৰ হৰেকৃষ্ণ ডেকা, SUCI কমিউনিষ্ট দলৰ অজিত আচাৰ্য আৰু নিৰ্দলীয় প্ৰবীণ কুমাৰ ডেকা। এই প্ৰতিগৰাকী প্ৰাৰ্থী সমষ্টিটোৰ ভোটদাতাৰ বাবে নতুন মুখ। 2021ৰ নিৰ্বাচনত সমষ্টিটোত 4গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। সমষ্টিটোৰ 1,01,161 পুৰুষ আৰু 99,209 মহিলা ভোটাৰকে ধৰি মুঠ 2,373 ভোটাৰে অহা 9 এপ্ৰিলৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বী 6গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফললৈ যদি চোৱা যায় তেন্তে দেখা যাব যে সেইবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বসন্ত দাসে 1,11,386 ভোট পোৱাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী গুৰুজ্যোতি দাসে 87,032 ভোট লাভ কৰি প্ৰায় 24,000 ভোটৰ ব্যৱধানত পৰাজিত হৈছিল। কিন্তু সমষ্টিৰ সীমা নিৰ্ধাৰণৰ অন্তত বৰ্তমান সমষ্টিটোৰ ভৌগোলিক আৰু জনগাঁথনিমূলক কিছু পৰিৱৰ্তন আহিছে আৰু 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলত তাৰ কিছু উমান পোৱা গৈছিল। লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকী পূৰ্বতকৈ অধিক 96,213 ভোট পোৱাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী 58,288 ভোট লাভ কৰিছিল। সমষ্টিটোত এইবাৰ আটাইকেইগৰাকী প্ৰাৰ্থীয়ে তুমুল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও ৰাজনৈতিক বিশ্লেষকসকলৰ মতে মূল যুঁজখন ভাৰতীয় জনতা পাৰ্টী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী দুগৰাকীৰ মাজতে সীমাবদ্ধ থকাৰ সম্ভাৱনা অধিক। সমষ্টি অৱলোকনত দৰং জিলাৰ সংবাদদাতা ময়ূখ গোস্বামীৰ সৈতে মই জিন্তি ৰাণী ডেকা।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে কালি গোৱালপাৰা আৰু মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলা প্ৰশাসনৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। তুৰা আৱৰ্ত ভৱনত অনুষ্ঠিত এই বৈঠকত গোৱালপাৰা জিলাত বিধানসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। গোৱালপাৰাৰ জিলা আয়ুক্ত প্ৰদীপ তিমুং আৰু পশ্চিম গাৰোপাহাৰ জিলাৰ জিলা আয়ুক্ত ভিভৰ আগৰৱালে এই বৈঠকত সীমান্ত অঞ্চলৰ ভোটকেন্দ্ৰসমূহৰ নিৰাপত্তা, বেআইনী কাৰ্যকলাপ ৰোধ কৰা, অবৈধ সুৰা আৰু ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ, যান বাহনৰ প্ৰয়োজনীয়তা আদি বিষয়ত আলোচনা কৰি পৰস্পৰে পৰস্পৰক সহায় সহযোগিতাৰে কাম কৰাৰ পোষকতা কৰে। মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ অধীনত নমো এপৰ মাধ্যমেৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অসম আৰু পুডুচেৰীৰ দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে বিগত দশকত অসমৰ প্ৰগতিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু ৰাজ্যখন সকলো ক্ষেত্ৰৰ উন্নয়নমুখী যাত্ৰাৰ বাবে জনাজাত হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 132 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটোৰ প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। হজ কমিটীয়ে চলিত বৰ্ষৰ হজ যাত্ৰাৰ বাবে বাছনি কৰা যাত্ৰীসকলক 31 মাৰ্চৰ ভিতৰত যাৱতীয় ব্যয়ৰ বাকী ধন জমা দিয়াৰ নিৰ্দেশ দিছে। এনে কৰাত ব্যৰ্থ হোৱা যাত্ৰীসকলৰ বিমান টিকট বুকিং কৰিব পৰা নাযাব বুলি কমিটীয়ে স্পষ্ট কৰি দিছে। অসম, মেঘালয়, নাগালেণ্ডকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ যুটীয়া ৰাজ্যিক হজ কমিটীৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে গুৱাহাটীৰ পৰা ৰাওনা হ'বলগীয়া যাত্ৰীসকলে যাত্ৰাৰ বাবদ সৰ্বাধিক 3,89,850 টকা বহন কৰিব লাগিব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ 19 সংখ্যক সংস্কৰণ কালি বেংগালুৰুত আৰম্ভ হয়। বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন খেলত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ছানৰাইজাৰ্ছ হায়দৰাবাদক 6 উইকেটত পৰাস্ত কৰে। বেংগালুৰুৰ দলে 202 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 15 অভাৰ আৰু 4টা বলত 4টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত অৱলোকন আগবঢ়াইছে অৰূপ কুমাৰ শৰ্মাই।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত ঘাইকৈ নিৰ্বাচনী কেন্দ্ৰিক বাতৰিসমূহে স্থান লাভ কৰা দেখা গৈছে। অসমীয়া প্ৰতিদিন কাকতে গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশাল ৰোড শ্বৰ এটা বাতৰি আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। একেখন কাকতে যোৰহাটত কালি ৰহস্যজনক বিস্ফোৰণত শিশুসহ 2জন লোকৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতেও যোৰহাটত ৰহস্যজনক বিস্ফোৰণৰ বাতৰি প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে বিশিষ্ট গায়ক দীপেন বৰুৱা, অভিনেতা তথা নাট্যকৰ্মী, নাট্য সংগঠক উপকূল বৰদলৈক কালি মঘাই মোহন বঁটা প্ৰদান কৰা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 25 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 19 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে বিজুলী ঢেৰেকণীয়ে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বিধানসভা নিৰ্বাচনৰ দিন চমচাপি অহাৰ লগে লগে ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান আকৰ্ষণীয় পৰ্যায়ত। ৰাজ্যত বিধানসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি আৰু আকাশবাণীযোগে আজি দিনৰ 11 বজাত প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।